এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দিল্লীৰ 70খন আসন বিশিষ্ট বিধানসভাৰ 5 ফেব্ৰুৱাৰীত হোৱা নিৰ্বাচনৰ আজি ভোটগণনা চলি আছে। দিল্লীৰ 19টা কেন্দ্ৰত ভোটগণনা কৰা হৈছে। বাংলাদেশৰ গাজীপুৰত প্ৰাক্তন মন্ত্ৰী মোজাম্মেল হকৰ বাসগৃহ একাংশ আক্ৰমণকাৰীয়ে লণ্ডভণ্ড কৰাৰ ফলত অঞ্চলটোত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীত ব্যাপক জনসমাগম পৰিলক্ষিত হৈছে। আৰু LNT মুম্বাই অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত মায়া ৰাজেশ্বৰণ ৰেভাথী আজি ছেমিফাইনেলত ছুইজাৰলেণ্ডৰ জিল টেকমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰিত মোৰ সৈতে আছে জিন্তিৰাণী ডেকা। দিল্লীৰ 70খন আসন বিশিষ্ট বিধানসভাৰ 5 ফেব্ৰুৱাৰীত হোৱা নিৰ্বাচনৰ আজি ভোটগণনা চলি আছে। দিল্লীৰ 19টা কেন্দ্ৰত ভোটগণনা কৰা হৈছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ভোটগণনাত বিজেপি 48খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে 10 বছৰ ধৰি দিল্লীৰ শাসনত থকা আম আদমী পাৰ্টি 22খন আসনতহে আগবাঢ়ি আছে। নতুন দিল্লী সমষ্টিত আপৰ প্ৰধান নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু জংপুৰা সমষ্টিত আপৰ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া পৰাজিত হৈছে। অৰবিন্দ কেজৰিৱাল নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ পৰভেজ বাৰ্মাৰ বিৰুদ্ধে পৰাজিত হয়। এই সমষ্টিত কংগ্ৰেছৰ সন্দীপ দীক্ষিতেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে কেইবাটাও সমষ্টিৰ ফলাফল জানিব পৰা হৈছে যদিও আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হোৱা নাই। কালকাজি সমষ্টিত বিজেপিৰ ৰমেশ বিধুৰী আপৰ নেতা তথা মুখ্যমন্ত্ৰী 8 সিটকৈ আগবাঢ়ি আছে। ত্ৰিনগৰ সমষ্টিত 14 ৰাউণ্ডৰ ভোটগণনাৰ পাছত বিজেপিৰ প্ৰাৰ্থী তিলক ৰাম গুপ্তা নিকটতম প্ৰতিদ্বন্দ্বী আপৰ প্ৰীতি জিতেন্দ্ৰ টোমৰতকৈ 15,000ৰো অধিক ভোটত আগবাঢ়ি আছে। একেদৰে শালিমাৰ বাগ সমষ্টিত বিজেপিৰ ৰেখা গুপ্তা 14 ৰাউণ্ডৰ ভোটগণনাৰ পাছত আপৰ বন্দনা কুমাৰীতকৈ 29,000ৰো অধিক ভোটত আগবাঢ়ি আছে। দিল্লী বিধানসভা নিৰ্বাচনৰ লগতে উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ এটাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনাও চলি আছে। উত্তৰ প্ৰদেশৰ মিল্কিপুৰ বিধানসভা সমষ্টিত বিজেপিৰ চন্দ্ৰভানু পাছোৱান 36,000ৰো অধিক ভোটত আগবাঢ়ি আছে। তামিলনাডুৰ এৰডে পূব বিধানসভা সমষ্টিত ডি এম কেৰ চন্দ্ৰিকা কুমাৰ ভি চি 24,000ৰো অধিক ভোটত আগবাঢ়ি আছে। বাংলাদেশৰ গাজীপুৰত প্ৰাক্তন মন্ত্ৰী মোজাম্মেল হকৰ বাসগৃহ একাংশ আক্ৰমণকাৰীয়ে লণ্ডভণ্ড কৰাৰ ফলত অঞ্চলটোত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ ক্ষুব্ধ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় বাসিন্দায়ো এই ধবংসকাৰ্যত ইন্ধন যোগায়। ঘটনাস্থলীৰ ওচৰতে থকা মছজিদ এটাৰ মেগাফোনৰ জৰিয়তে জৰুৰীকালীন সহায় বিচৰাৰ লগতে এই আক্ৰমণৰ বিৰুদ্ধে সতৰ্কতা জাৰি কৰা হয়। অৱশ্যে একাংশ সচেতন স্থানীয় বাসিন্দাই এই আক্ৰমণ বাধা দিবলৈ চেষ্টা কৰে আৰু আক্ৰমণকাৰীৰ লগত হতাহতিত লিপ্ত হয়। আক্ৰমণ সংঘটিত হোৱা স্থানত সেনাবাহিনীৰ লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। বাংলাদেশত চলি থকা জনবিক্ষোভৰ তৃতীয়টো দিনত আক্ৰমণকাৰীসকল প্ৰথমবাৰৰ বাবে আজি প্ৰতিৰোধৰ সন্মুখীন হয়। ইফালে দেশখনত হৈ থকা এনে ঘটনাত বহু লোক আৰু সংস্থাই দেশখনৰ চৰকাৰৰ ভূমিকাক সমালোচনা কৰি বাংলাদেশৰ সুস্থিৰতা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিঘ্নিত কৰিব বুলি সতৰ্ক কৰি দিয়ে। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত আজি মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ছবি মীৰবিন আৰু ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত চীনৰ ছবি দ্য গ্ৰেট ফুকেট প্ৰদৰ্শিত হয়। আজি দিনৰ 12 বজাত শ্ৰুতি স্মৃতি চাংকাকুটি পৰিচালিত বিফৰ স্প্ৰিং চলচ্চিত্ৰখনো মহোৎসৱত প্ৰদৰ্শিত হয়। ইন দ্য নেম অৱ ফায়াৰ নামৰ অভিলাষ শৰ্মা পৰিচালিত চলচ্চিত্ৰখন ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত চলি আছে। ইপিনে আজি পুৱাৰ ভাগত নিকনৰ উদ্যোগত জ্যোতিচিত্ৰবনত এখন কৰ্মশালা অনুষ্ঠিত হয়। দিনৰ 2 বজাত এই নিউ লেণ্ডস্কেপ অৱ ইণ্ডিয়ান কণ্টেম্পৰেৰী ইণ্ডিয়ান চিনেমা এ ক্ৰিটিক অৱ নিউ ফিল্ম মেকাৰ্ছ এণ্ড নিউ চেলেঞ্জেছ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই আলোচনা চক্ৰত পৰিচালক আৰফাজ আয়ুব, শ্ৰুতি স্মৃতি চাংকাকুটি, অভিলাষ শৰ্মাৰ লগতে ভালেসংখ্যক চলচ্চিত্ৰ প্ৰেমী উপস্থিত থাকিব। আলোচনা চক্ৰৰ আঁত ধৰিব চলচ্চিত্ৰ সমালোচক প্ৰাঞ্জল বৰাই। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মহোৎসৱৰ কালি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী শিৱা চাড্ডা, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক প্ৰসন্ন ভিথানাগে, চিত্ৰনাট্যকাৰ আকাশাদিত্য লামা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নিৰ্মাতা মঞ্জু বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। কালিৰ কাৰ্যসূচীত চলচ্চিত্ৰ নিৰ্মাণ বিষয়ত এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। এই আলোচনাত চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিনছ, শ্ৰীলংকা আৰু তুৰস্কৰ 20খন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্ৰদৰ্শনৰো দিহা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তী ৰাণী ডেকাৰ পৰা।
যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীত ব্যাপক জনসমাগম পৰিলক্ষিত হৈছে। অধিৱেশনৰ আজি তৃতীয় দিনা নাম প্ৰসংগ, মুকলি সভা, সাংস্কৃতিক শোভাযাত্ৰা আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পৰিৱেশ নিকাকৰণ আৰু প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীত সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই অধিৱেশনৰ ধৰ্মধ্বজা উত্তোলন কৰে। ইয়াৰ পাছতে পদাধিকাৰক লৈ ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কেইবাহাজাৰ ভক্ত, যুৱক যুৱতী, মহিলা তথা বিভিন্ন জাতি ধৰ্মৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি এই অধিৱেশনৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। বৈধ নথি অবিহনে দেশত বাস কৰি থকা 4গৰাকী মহিলাসহ 7জন বাংলাদেশী নাগৰিকক মুম্বাইৰ পৰা আটক কৰা হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে বিগত প্ৰায় 5 বছৰ ধৰি চেম্বুৰৰ মেহুলত বাস কৰি আছিল। আৰক্ষীৰ জেৰাত লোককেইজনে নিজকে বাংলাদেশৰ নাগৰিক বুলি চিনাকি দিয়াৰ লগতে 2020 চনৰ মাৰ্চৰ পৰা তেওঁলোকে কোনোধৰণৰ বৈধ নথি পত্ৰ অবিহনে ভাৰতত বাস কৰি থকাৰ কথা স্বীকাৰ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত ভালেমান বিশিষ্ট লোকে ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কাৰ্যত অংশগ্ৰহণ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বৰ্তমানলৈ 31 কোটিতকৈও অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰিছে আৰু এই স্নানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বহু লাখ ভক্তই এতিয়াও প্ৰয়াগৰাজলৈ আহিয়ে আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত এটা পেভিলিয়ন স্থাপন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই পেভিলিয়নটোত চৰকাৰী বিভিন্ন আঁচনি আৰু সকলো ধৰণৰ অত্যাধুনিক সা সুবিধা সজ্জিত এখন আদৰ্শ গাঁৱৰ আৰ্হি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদৰ্শিত এই আদৰ্শ গাঁৱৰ পেভিলিয়নত বিদ্যালয়, পঞ্চায়ত ঘৰ, অংগনবাড়ী, স্থায়ী বাসগৃহ আৰু মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত নিয়োগৰ সুবিধা আদি বিষয়ত আলোক পাত কৰা হৈছে। পেভেলিয়নৰ দায়িত্বত থকা বিষয়া ৰিয়া সিঙে আকাশবাণীৰ সংবাদদাতাৰ আগত কয় যে এই প্ৰদৰ্শনীত গ্ৰামাঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰী সকলোবোৰ আঁচনি প্ৰদৰ্শনৰ দিহা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশ আৰু উত্তৰ পূব অসমৰ কোনো কোনো অংশত অহা 2-3 দিনত ধুমুহা, গাজনিৰে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি অহা 3 দিনলৈ দেশৰ উত্তৰ অংশৰ তাপমাত্ৰা একেদৰেই থাকিব। অহা 4-5 দিনত মধ্য ভাৰত আৰু মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ তাপমাত্ৰা 2-4 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এল এণ্ড টি মুম্বাই অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত মায়া ৰাজেশ্বৰণ ৰেভাথি আজি ছেমি ফাইনেলত ছুইজাৰলেণ্ডৰ জিল টেকমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 15 বছৰীয়া খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত কালি জাপানৰ মেই য়ামাগুচিক 6-4, 3-6, 6-2 ছেটত পৰাজিত কৰে। প্ৰতিযোগিতাৰ ছিংগলছত এতিয়ালৈকে বৰ্তি থকা মায়াই হৈছে একমাত্ৰ ভাৰতীয় খেলুৱৈ। প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰাৰ্থনা থ্ৰম্বে আৰু এৰিয়েন হাৰ্টুনুৱে ইডেন ছিলভা আৰু এনাষ্টাছিয়া তিখনোভাক 2-6, 6-4, 10-2 ছেটত পৰাজিত কৰি দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ। দিল্লীৰ 70খন আসন বিশিষ্ট বিধানসভাৰ 5 ফেব্ৰুৱাৰীত হোৱা নিৰ্বাচনৰ আজি ভোটগণনা চলি আছে। দিল্লীৰ 19টা কেন্দ্ৰত ভোটগণনা কৰা হৈছে। বাংলাদেশৰ গাজীপুৰত প্ৰাক্তন মন্ত্ৰী মুজাম্মেল হকৰ বাসগৃহ একাংশ আক্ৰমণকাৰীয়ে লণ্ডভণ্ড কৰাৰ ফলত অঞ্চলটোত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীত ব্যাপক জনসমাগম পৰিলক্ষিত হৈছে। আৰু এল এণ্ড টি মুম্বাই অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত মায়া ৰাজেশ্বৰণ ৰেভাথি আজি ছেমি ফাইনেলত ছুইজাৰলেণ্ডৰ জিল টেকমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।